এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, খেতিৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীয়ে 5,00,000 টকাকৈ আৰ্থিক সাহায্য ঘোষণা, উজনি অসমৰ সাহায্য বঞ্চিত বান ক্ষতিগ্ৰস্তক কাইলৈ 15,000 টকাকৈ প্ৰাৰম্ভিক সাহায্য প্ৰদান, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠক আৰু ভাৰতীয় টেবল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যৰ চেকিয়াত প্ৰথমটো WTT পুৰুষৰ খিতাপ অৰ্জন। এতিয়া শুনক বিতং বাতৰি। সোণাপুৰৰ খেত্ৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ 5,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে।
আমি যি 7গৰাকী নিৰীহ ব্যক্তিৰ মৃত্যু হ'ল, ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিগৰাকী ব্যক্তিলৈকে আমি 5,00,000 টকাকৈ এটা আৰ্থিক সহায় আগবঢ়াম। আৰু যিসকল চিকিৎসাধীন হৈ আছে আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত, তেওঁলোকক আমি চিকিৎসা কৰি আছো আৰু চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কৰিম, যাতে তেওঁলোকে আৰ্থিক অভাৱত ভোগ কৰিবলগীয়া নহয়। যি নহওক, আৰ্থিক অনুদানেৰে মৃত্যুকটো উভতাই আনিব নোৱাৰি। আজিৰ এই দিনটোত মই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছো আৰু নিশ্চিতভাৱে আমি চেষ্টা কৰিম আৰু ব্যৱস্থা ল'ম যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয়।
উল্লেখযোগ্য যে কালিৰ পথ দুৰ্ঘটনাত নিহত হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অনিমা ডেকা বৰদলৈ নামৰ মহিলাগৰাকীৰ আজি মৃত্যু হয়। ইপিনে আহত আন 6জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। এৰে 2জন লোকৰ অৱস্থা অতি সংকটজনক বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। দুৰ্ঘটনাত নিহত হোৱা জ্যোতিকা ৰংহাং নামৰ এগৰাকী মহিলা আৰু গাড়ীখনৰ চালক গোপাল দাসক চিনাক্ত কৰা হৈছে। ইপিনে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে আজি খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত ডিমৰীয়া সমজিলাৰ আয়ুক্ত, আৰক্ষী আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া, বিধায়ক তথা ডিমৰীয়াৰ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয়। বৈঠকত দুৰ্ঘটনাৰ কাৰণ, ৰাষ্ট্ৰীয় ঘাইপথটোত দেখা দিয়া সমস্যাসমূহ আৰু ইয়াৰ নিৰাময়ৰ বাবে তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী ব্যৱস্থাসমূহৰ বিষয়ে সবিশেষ পৰ্যালোচনা কৰা হয়। বিশেষকৈ পথছোৱাৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা, যান বাহন চলাচল নিয়ন্ত্ৰণ, প্ৰয়োজনীয় স্থানত উপযুক্ত সংকেত, পোহৰ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে খেত্ৰীত কালি গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত 6জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 4খন জিলাৰ সাহায্য লাভৰ পৰা বাদ পৰি যোৱা লোকসকলক 15,000 টকাকৈ কাইলৈ প্ৰদান কৰা হ'ব। জীৱন প্ৰেৰণা আঁচনিৰ উপৰি CM ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো কাইলৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰটন বিম থেৰাপী কেন্দ্ৰ স্থাপনত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনায়। দেশৰ ভিতৰতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে বিশেষ যন্ত্ৰ সংযোজিত হোৱা প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে চিহ্নিত হ'ব। বান বিধ্বস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহত 2,000 টকাকৈ ধন মোকলাই দিয়াৰ সিদ্ধান্ত ৰাজ্যিক মন্ত্ৰীসভাত গ্ৰহণ কৰা হয়। বিকশিত অসমৰ ভেটি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ ইনফ্ৰাভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে অনুমোদন জনাইছে। এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ সোণাপুৰ আৰু চাপৰিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। মন্ত্ৰীসভাই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানত ৰাজসাহায্যযুক্ত মচুৰ দাইল আৰু চেনি 105 টকাৰ যৌথ মূল্যৰে বিতৰণ অব্যাহত ৰখাত অনুমোদন জনাইছে। ইয়াৰ ফলত 70 লাখৰো অধিক পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙৰ সভাপতিত্বত নগাঁও লোকসভা উপ নিৰ্বাচনৰ প্ৰস্তুতি আৰু পূৰ্বৰ নিৰ্বাচনৰ পৰা অভিজ্ঞতা বিনিময় শীৰ্ষক এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলা আয়ুক্তই সংশ্লিষ্ট বিষয়াসকলক বিভাগসমূহৰ মাজত সমন্বয় স্থাপন কৰি প্ৰয়োজনীয় ব্যৱস্থা সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। চক্ৰ বিষয়াসকলক তৃণমূল পৰ্যায়ত প্ৰস্তুতিসমূহ পৰ্যালোচনা কৰিবলৈ বিভিন্ন বিষয়া আৰু কৰ্মীৰ নিয়োগ তথা নিৰ্বাচন সম্পৰ্কীয় প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হয়। জাগিৰোডৰ সহ জিলা আয়ুক্ত হৃদয় কুমাৰ দাসে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত উদ্ভৱ হোৱা ভালেমান বিষয় সন্দৰ্ভত আলোকপাত কৰি এই ক্ষেত্ৰত যথোচিত ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সত্যজিৎ চেতিয়া, অতিৰিক্ত জিলা উপায়ুক্ত ৰাকেশ ডেকা তথা আন ভালেমান বিষয়া এই বৈঠকত উপস্থিত থাকে। বোকাখাটত আজি আবকাৰী বিভাগে কুৰুৱাবাহী গাঁও আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত চোলাইমদৰ বিৰুদ্ধে অভিযান চলাই দুটা গোচৰ ৰুজু কৰে। অভিযানকাৰী দলটোৱে 600 লিটাৰতকৈ অধিক চোলাই বনোৱা সামগ্ৰী আৰু 15 লিটাৰ অবৈধ সুৰা ঘটনাস্থলীতে বিনষ্ট কৰে। হাতীখুলি চাহ বাগিচা আৰু সংলগ্ন অঞ্চলতো অভিযান চলাই আবকাৰী বিভাগে 3টা গোচৰ ৰুজু কৰে। অভিযানত প্ৰায় 1,100 লিটাৰ কেঁচা সামগ্ৰী, 140 লিটাৰ অবৈধ সুৰা আৰু অন্যান্য সা সামগ্ৰী ধবংস কৰা হয়। জিলাখনত আবকাৰী বিভাগৰ এই অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে। বিশেষ টাস্কফৰ্চে আজি কামৰূপ জিলাৰ চাংচাৰী থানাৰ অন্তৰ্গত গৌৰীপুৰত অভিযান চলাই পাকিস্তানৰ পৰা পৰিচালিত সন্ত্ৰাসবাদী সংগঠনৰ শ্বাহজাদ ভাট্টি নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত মৃগেন হালৈ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এটা ব্যক্তিগত কোম্পানীত কাম কৰা নলবাৰী জিলাৰ বেলচৰৰ বাসিন্দা হালৈক গৌৰীপুৰৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। অভিযানকালত অভিযুক্তজনৰ ঘৰৰ পৰা আপত্তিজনক নথি পত্ৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিশেষ টাস্কফৰ্চে ধুবুৰী, চিৰাং, বৰপেটা আৰু হাইলাকান্দি জিলাত অভিযান চলাই সন্ত্ৰাসবাদী সংগঠনটোৰ 4জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল। মাজুলী বিধানসভা সমষ্টিৰ অন্তৰ্গত নামনি মাজুলীৰ লোহিত খাবলু অঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক তাবুৰাম টাইট শিক্ষাজ্যোতি আঁচনিৰ অধীনত চেক বিতৰণ কৰা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা 2026 বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ 58জন মেধাৱী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ অন্তৰ্গত সুদক্ষ খেলুৱৈসকলকো সম্বৰ্ধনা জনোৱা হয়। 23 নম্বৰ লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগুৱে এই চেকসমূহ বিতৰণ কৰে। হৰেণ নৰহৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত নামনি সোৱণশিৰি মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ পায়েং সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ডিব্ৰুগড়ৰ DHSK বাণিজ্য মহাবিদ্যালয়ত আজি কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনস্থ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত দক্ষতা বিকাশ কাৰ্যসূচী অনুষ্ঠিত হয়। তিনিচুকীয়া জিলাৰ কাকপথাৰত DRD ফাউণ্ডেশ্যনৰ সহযোগত আৰু দক্ষতা বিকাশ মন্ত্ৰালয়ৰ সহায়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যই চেকিয়াত অনুষ্ঠিত WTT ফিডাৰ টেবুল টেনিছ প্ৰতিযোগিতাত WTT পুৰুষৰ খিতাপ অৰ্জন কৰে। ব্যক্তিগত স্তৰত একক খিতাপৰ লগতে তেওঁ সহ খেলুৱৈ আকাশ পাটলৰ সৈতে যৌথভাৱে পুৰুষৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰিবলৈ সমৰ্থ হয়। বিশ্বৰ 78 সংখ্যক স্থানৰ খেলুৱৈ অংকুৰে একক শাখাৰ ফাইনেলত তৃতীয় স্থানৰ খেলুৱৈ শ্লোভেনিয়াৰ ডেনি কজুলক 3-1 ব্যৱধানত পৰাস্ত কৰি এই স্মৰণীয় সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতীয় খেলুৱৈজনৰ WTT ফিডাৰত এইটোৱে এক প্ৰথম একক খিতাপ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। খেতিৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা। উজনি অসমৰ বান সাহায্য বঞ্চিত ক্ষতিগ্ৰস্ত কাইলৈ 15,000 টকাকৈ প্ৰাৰম্ভিক সাহায্য প্ৰদান। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠক আৰু ভাৰতীয় টেবুল টেনিছ খেলুৱৈ অংকুৰ ভট্টাচাৰ্যৰ চেকিয়াত প্ৰথমটো WTT পুৰুষৰ খিতাপ অৰ্জন। এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি 6:45